আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে তনিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আকৰ্ষণীয় পৰ্যায়ত বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ, পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা ফগৱন মানৰ কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচনী প্ৰচাৰ, এইবাৰৰ নিৰ্বাচন বিচাৰধাৰা, সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ বুলি গুৱাহাটীত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ মন্তব্য, ৰাজ্যজুৰি ব্যাপক উৎসাহ উদ্দীপনাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ উল ফিতৰ উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা দিন বাকী থকা অৱস্থাত তাৰকা প্ৰচাৰকৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আকৰ্ষণীয় হৈ উঠিছে। কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা ফগৱন মান অসমত উপস্থিত হ'ব। তেওঁ ডিব্ৰুগড় সমষ্টিত দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ তিনিচুকীয়া জিলাৰ তিনিজাইত নিৰ্বাচনী সমাৱেশত অংশ ল'ব। পৰহিলৈ নেতাগৰাকীয়ে শোণিতপুৰ সমষ্টিত দলীয় প্ৰাৰ্থী ঋষিৰাজ কুণ্ডিন্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইফালে অহা সপ্তাহত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। আনহাতে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে যোৰহাট আৰু ডিব্ৰুগড়ৰ কংগ্ৰেছ তথা সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে 16 এপ্ৰিলত ৰাজ্যখনত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মাৰ্ঘেৰিটাৰ বৰগোলাই খেলপথাৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে নাহৰকটীয়া, দুলীয়াজান আৰু খোৱাঙৰ জনসভাতো অংশ লয়। নিৰ্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 10 বছৰত অসমৰ 80 লাখ লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ইফালে শ্ৰীসোণোৱালে আজি ডিগবৈ বিধানসভা সমষ্টিৰ টঙনা ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত জনসভাত অংশগ্ৰহণ কৰে। প্ৰাৰ্থীগৰাকীয়ে 2 নম্বৰ বেতনী ৰংগমঞ্চ, দুৱাৰমৰা আদৰ্শ গাঁও খেলপথাৰ আৰু পেঙেৰী প্ৰগতিশীল সংঘৰ লগতে ডিগবৈ মণ্ডলত খেৰজান, বিহুতলী, মুলিয়াবাৰী, নৱযুগ সংঘ আদি এলেকাত প্ৰচাৰ চলায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ তেজপুৰত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি টিংখাং বিধানসভা সমষ্টিত কেইবাটাও নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। আনহাতে বিজেপি মিত্ৰজোঁটৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে আজি তিতাবৰ আৰু মাজুলীত 12খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। লগতে প্ৰাৰ্থীগৰাকীয়ে মাজুলীতো প্ৰচাৰ চলায়। তেওঁ মাজুলীৰ কৰতিবাৰ, চুৰলুইত, চিলাকলা, দক্ষিণ কমলাবাৰী আদি অঞ্চলত প্ৰচাৰ চলায়। দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই প্ৰাৰ্থীগৰাকীক সংগ দিয়ে। আজি কলিয়াবৰত কাজিৰঙা সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসৰ হৈ মন্ত্ৰী কেশৱ মহন্ত আৰু দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰচাৰ চলায়। কলিয়াবৰৰ মিছা, ধনেখোৱা আৰু জখলাবন্ধাত দুয়োগৰাকী নেতাই প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। প্ৰাৰ্থীগৰাকীৰ হৈ আজি মন্ত্ৰী অজন্তা নিয়োগেও গোলাঘাট বিধানসভা সমষ্টিত 3খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশত দৰিদ্ৰতা নিৰ্মূল হোৱা বুলি উল্লেখ কৰি তেওঁ 2047 চনৰ ভিতৰত ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব বুলি নিজৰ ভাষণত উল্লেখ কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি গুৱাহাটীৰ মালিগাঁও, সুন্দৰবুৰী, গণেশপাৰা, লাচিতঘাট আৰু নেপালী মন্দিৰত প্ৰচাৰ চলায়। গুৱাহাটী সমষ্টিৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী নীৰাবৰ ঠাকুৰে আজি সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়। বিজেপিৰ নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অগ্ৰগম মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰীৰ হৈ বজালীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা নেতাকৰ্মীয়ে আজি নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালভাৱে ঈদ উদযাপন আৰু ঈদৰ সমূহীয়া নামাজতো অংশ লয়। শিৱসাগৰ জিলাত নিৰ্বাচনী তৎপৰতা আৰু ঈদ উদযাপন সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে এইদৰে কয়।
যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলাত নিৰ্বাচনী প্ৰচাৰে এক আকৰ্ষণীয় ৰূপ লৈছে। সমষ্টিটোৰ পৰা এইবাৰ 5গৰাকী প্ৰাৰ্থী ভোটযুদ্ধত অৱতীৰ্ণ হৈছে যদিও মূল যুঁজখন বিজেপিৰ তপন গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে। আজি শিৱসাগৰত অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে তপন গগৈৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী সিংঘালে শিৱসাগৰ নগৰৰ শ্যাম গেষ্ট হাউচত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলাৰ ব্যৱসায়ী সমাজৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক নিৰ্বাচনত জয়ী কৰাবলৈ ৰাইজক অনুৰোধ কৰে। সভাত শিৱসাগৰ নগৰৰ লগতে নাজিৰা, শিমলুগুৰি, গৌৰীসাগৰ আদি অঞ্চলৰ প্ৰায় 4 শতাধিক ব্যৱসায়ী উপস্থিত থাকে। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও আজি জিলাখনৰ আমগুৰি এলেকাত এলানি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ বিজেপি দলৰ বিভিন্ন নীতিসমূহ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ সপক্ষে ৰাইজক ভোটদান কৰিবলৈ আহান জনায়। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদৰ দিনটোত আজি ৰাজনৈতিক দলসমূহে জিলাখনত ব্যাপক ৰূপে প্ৰচাৰ অভিযান চলোৱা দেখা যায়। ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ উপাসনাৰ পাছত চন্দ্ৰ মাহৰ জোন দেখাৰ লগে লগে ৰমজান মাহৰ অন্তত আজি জিলাখনৰ ইছলাম ধৰ্মী লোকসকলে তেওঁলোকৰ ইবাদত গৃহসমূহত সমূহীয়া নামাজ পঢ়ি ঈদ উদযাপন কৰে। উল্লেখযোগ্য যে ৰমজান মাহৰ ধৈৰ্য সংযম আৰু সহনশীলতাক সম্পদ কৰি এই ঈদে বিশ্বপ্ৰেম আৰু ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰে। বিভিন্ন ঈদগাহত ইছলাম ধৰ্মী লোকসকলে আজি সমূহীয়া নামাজ পঢ়ি ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। ৰংঘৰ চাৰিআলি, দৰবাৰ খেলপথাৰ, ঈদগাহ, জেঙনিকটীয়া, ষ্টেচন চাৰিআলি আদিকে ধৰি বিভিন্ন স্থানত আজি ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয়। এই নামাজৰ পাছত সকলোৱে এক হৈ আল্লাহ ৰাসূলৰ ইবাদত কৰি বিশ্ব শান্তিৰ বাবে দোৱা কৰে।
কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে আজি গুৱাহাটীত এখন সংবাদমেলত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে। তেওঁ কয় যে 2004 চনত 20 দিনৰ ভিতৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও ডিজিটেল ইণ্ডিয়াৰ সময়ত তেতিয়া নিৰ্বাচনৰ বাবে 40 দিনৰ প্ৰয়োজন হৈছে। 2024 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে বিজেপিয়ে ভিত্তিহীন কথাৰে প্ৰচাৰ চলাইছে বুলিও তেওঁ অভিযোগ তোলে। এইবাৰৰ নিৰ্বাচন বিচাৰধাৰা, সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ বুলি তেওঁ মন্তব্য কৰে। লোকসভা নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণ ৰূপত পৰিচালনাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰশাসনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে ভালেমান কাৰ্যসূচী লৈছে। দ্বিতীয় পৰ্যায়ত দৰং ওদালগুৰি লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে দৰং জিলাৰ মুঠ 835টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। নিৰাপত্তাৰ দিশৰ পৰা 169টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰি সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব দিয়া হ'ব। আনহাতে 461টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰটো কেৱল দিব্যাংগ বিষয়ৰ দ্বাৰা পৰিচালনা কৰা হ'ব। জিলাখনৰ 6টা ভোটকেন্দ্ৰ আদৰ্শ ভোটকেন্দ্ৰ হিচাপে পৰিচালনা কৰাৰ বিপৰীতে 30টা ভোটকেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা আৰু 21টা ভোটকেন্দ্ৰ যুৱ বিষয়ৰ দ্বাৰা পৰিচালনা কৰা হ'ব। ইফালে ওদালগুৰি জিলাৰ চাহ বাগিচাৰ 20,000 কৰ্মীয়ে আজি নিৰ্বাচনী সজাগতাৰ অংশ হিচাপে সংকল্প গ্ৰহণ কৰে। তেওঁলোকে নৈতিক ভোটদানৰ বাবে এই সংকল্প লয়। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচনী জিলাত বাসগৃহৰ পৰা ভোটদান কৰিবলগীয়া ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া অহা 17 এপ্ৰিলত আৰম্ভ হ'ব। জিলাখনৰ মুঠ 545গৰাকী বিশেষভাৱে সক্ষম আৰু 85 বছৰ ঊৰ্ধৰ ভোটদাতাই ঘৰতে ভোটদান কৰিব পাৰিব। লোকসভা নিৰ্বাচনত সততা আৰু দায়বদ্ধতাৰে ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে কালি তিনিচুকীয়া জিলাৰ 1.5 লাখৰো অধিক লোকে মাত্ৰ এঘণ্টাৰ ভিতৰতে শপত গ্ৰহণ কৰি এক ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। কালি দিনৰ 11 বজাৰ পৰা 12 বজাৰ ভিতৰত জিলাখনৰ 159,191 জন লোকে নিৰ্বাচনী শপত বাক্য পাঠ কৰে। জিলা আয়ুক্ত স্বপ্নিল পালৰ আহান মৰ্মে আয়োজিত এই কাৰ্যসূচী দেশৰ ভিতৰতে বিৰল অভিলেখ হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত জিলাখনৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণকাৰী কাৰ্যসূচী চমুকৈ চুইপ কোষে বিশেষ তৎপৰতা গ্ৰহণ কৰে বুলি কোষৰ ভাৰপ্ৰাপ্ত বিষয়া মিনহাজ নাছৰিনে জানিবলৈ দিয়ে। এই অভিলেখ সৃষ্টি কৰাত 96,419গৰাকী আত্মসহায়ক গোটৰ সদস্য আৰু 33,603গৰাকী চাব বনুৱাই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। এই নিৰ্বাচনী শপত বাক্যশাৰী জিলা চুইপ কোষৰ তৰফৰ পৰা অসমীয়াৰ উপৰি হিন্দী আৰু ইংৰাজী ভাষাতো বিতৰণ কৰা হয়। অহা 7 মেত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত দেশৰ 10খন ৰাজ্য তথা 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ 4খনকৈ, গুজৰাটৰ 26, কৰ্ণাটকৰ 14, মহাৰাষ্ট্ৰৰ 11, উত্তৰ প্ৰদেশৰ 10, মধ্যপ্ৰদেশৰ 8, ছত্তীশগড়ৰ 7, বিহাৰৰ 5, গোৱা আৰু দাদ্ৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউ 2খনকৈ আৰু জম্মু কাশ্মীৰত 1খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অসমত এই পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 19 এপ্ৰিললৈ মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত থাকিব। আনহাতে 22 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনত তনিতা ভৰদ্বাজৰ পৰা। আজি পবিত্ৰ ঈদ উল ফিতৰ। শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ উদযাপন কৰিছে। পবিত্ৰ ৰমজান মাহৰ এমহীয়া ৰোজাৰ অন্তত আজি পুৱাই সমূহীয়া নামাজ পঢ়িবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল ৰাজহুৱা ঈদগাহ ময়দান আৰু মছজিদসমূহৰ চৌহদত সমবেত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত আজি পুৱা ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। জিলাখনৰ ৰঙিয়াৰ কমলপুৰ, বেজেৰা, মুক্তাপুৰ, আমিনগাঁও, বাইহাটা, মিৰ্জা, ছয়গাঁও, বকু, নগৰবেৰা, গৰৈমাৰী, বিজয়নগৰত এই উৎসৱ পালন কৰা হয়। আজি পুৱাৰ ভাগত সহস্ৰাধিক লোকে গুৱাহাটীৰ মাছখোৱা, হাতীগাঁও, জালুকবাৰী, গাড়ীগাঁও ঈদগাহ ময়দানত নামাজ উপলক্ষে সমবেত হয়। আনহাতে গোৱালপাৰা চহৰৰ নায়াপাৰা ঈদগাহ ময়দানত 10,000+ লোকে ঈদৰ নামাজ পঢ়িবলৈ সমবেত হয়। তদুপৰি জিলাখনৰ লক্ষীপুৰ, শিমলিতোলা, ধূপধৰা, মাটিয়া, আম্বাৰী, জলেশ্বৰ আদি অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকে এই উৎসৱ উলহ মালহেৰে উদযাপন কৰে। ইপিনে শিৱসাগৰৰ ৰংঘৰ চাৰিআলি, দৰবাৰ খেলপথাৰ, জেঙনিকটীয়া, ষ্টেচন চাৰিআলি আদি বিভিন্ন স্থানত ঈদৰ সমূহীয়া নামাজত বহু লোকে অংশগ্ৰহণ কৰে। আন আন ঠাইৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্ততো সমূহীয়া নামাজ অনুষ্ঠিত হয়। ইফালে বৰপেটা জিলাৰ কুকাৰপাৰ ঈদগাহ ময়দানত কমেও 20,000 লোকে একেলগে নামাজ পঢ়ে। ইয়াৰ উপৰি চিৰাং জিলাতো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ ঢালিগাঁও, বৰতালোৱা ঈদগাহ ময়দান, বৰপথাৰ, ছাতিপুৰ, বাচুগাঁও আদি ঠাইৰ মছজিদসমূহত অগণন লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। লগতে তামোলপুৰ জিলাৰ গুৰেশ্বৰ, ডাৰকুচি, কুমাৰীকাটা আদি ঠাইতো ঈদ উল ফিতৰ উপলক্ষে সমূহীয়া নামাজ অনুষ্ঠিত হয়। ইপিনে নলবাৰী জিলাৰ বৰ মছজিদৰ ঈদগাহ ময়দানত প্ৰায় 20,000+ লোকে সমূহীয়া নামাজত অংশ লয়। হাইলাকান্দি জিলাৰ কাটলিচৰা, আলগাপুৰ, পাঁচগ্ৰাম আদি স্থানতো ইছলাম ধৰ্মী লোকসকলে ঈদ উল ফিতৰ উপলক্ষে সমূহীয়া নামাজত অংশ লয়। কৰিমগঞ্জ জিলাৰ সৰ্ববৃহৎ ঈদ মণ্ডলী কৰিমগঞ্জ টাউন ঈদগাহত 1,000+ লোকে আজি ঈদৰ নামাজত অংশ লয়। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এদিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। বহাগক আদৰিবলৈ আন বছৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই 13 এপ্ৰিল অৰ্থাৎ গৰু বিহুৰ দিনা জৰ্জ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। সেইদিনা পুৱা বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে বিহুৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্ৰখ্যাত বিহু হুঁচৰি দলে অংশগ্ৰহণ কৰিব। লগতে অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ সমিতিয়ে অহা 19 এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত 45 সংখ্যক বহাগী উৎসৱৰ আয়োজন কৰিছে। উল্লেখ্য যে 2012 চনৰ পৰা এই বিহু উদযাপন সমিতিয়ে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ নামত এটি বঁটা প্ৰদান কৰি আহিছে। অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলক এই বঁটা প্ৰদান কৰা হ'ব। এই বছৰ সমিতিখনে এই বঁটাটি ভাৰতীয় বোলছবি জগতৰ যশস্বী অভিনেতা জৰ্জ বেকাৰক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 21 এপ্ৰিলত প্ৰদান কৰিবলগীয়া এই বঁটাত আছে 2,00,000 টকা, মানপত্ৰ, স্মাৰক আৰু এখনি বিহুৱান। আনফালে বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত জিলা প্ৰশাসনৰ সহযোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ বহাগী মেলা অনুষ্ঠিত হৈছে। এই মেলাত 30টা মহিলা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অহা 13 এপ্ৰিলৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এখন বিশেষ প্ৰদৰ্শনী আৰু অন্যান্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নৱপ্ৰজন্মক বিহুৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত আৰু আগ্ৰহী কৰি তোলাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উদ্যোক্তা সমিতিৰ সভাপতি তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই জানিবলৈ দিছে। দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ পৰিচালনাৰ বাবে জনসাধাৰণক নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰোৱাৰ লক্ষ্যৰে এইবাৰ বিশেষভাৱে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। আয়োগে কেইবাটাও অনলাইন এপ্লিকেশ্যনৰ সহায়ত এই ব্যৱস্থা গ্ৰহণ কৰিছে। এনে এপ্লিকেশ্যনসমূহ হৈছে চি ভিজিল, সুবিধা, সক্ষম, ECI আৰু NGSP। নিৰ্বাচন আয়োগৰ চি ভিজিল অৰ্থাৎ ভিজিলেন্স চিটিজেন শীৰ্ষক এপ্লিকেশ্যনৰ সহায়ত জনসাধাৰণে নিজৰ মোবাইলত সহজে নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় ঘটনাৰ তথ্য দৃশ্য বা শ্ৰব্য ৰূপতো আয়োগক প্ৰদান কৰিব পাৰে। এই এপটোৰ বিশেষত্ব হৈছে ইয়াৰ সহায়ত স্বতঃস্ফূৰ্তভাৱে নিৰ্দিষ্ট স্থানৰ পৰা পোনপটীয়াকৈ ফটো বা ভিডিঅহে পঠিয়াব পৰা যায়। ইয়াৰ ফলত ফ্লাইং স্কোৱাড বা নিৰীক্ষণকাৰী আৰক্ষী দলসমূহে এনে ঘটনা ততালিকে ধৰা পেলোৱাৰ বাবে সমন লাভ কৰে। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIAয়ে আজি অসমৰ লগতে ঝাৰখণ্ডত অভিযান চলাই পিপুলছ লিবাৰেচন ফ্ৰণ্ট অব ইণ্ডিয়া নামৰ নক্সালবাদী সংগঠনক পুনৰ উজ্জীৱিত কৰাৰ বাবে চেষ্টা চলাই থকা এজন লোকক গ্ৰেপ্তাৰ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড় ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আকৰ্ষণীয় পৰ্যায়ত বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ। পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা ভগৱন্ত মানৰ কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচনী প্ৰচাৰ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল।